হব দিলসাদ গড়িয়ার নাই আছে নেকি? বালরকেলা গড়িয়া মরিয়া পিতলর টৌকেলা শোন তই তই গড়িয়া নহয় দুটা গড়িয়া মাতি আনচোন মই নাম দুটা কৈ দিওঁ শুনিবি হা এটা হল হাইদর হুসেইন তই হাইদর হুসেইনৰ ঘৰলৈ যা ইয়াতে থাকে তই যা তাৰ ঘৰলৈ সি কব তই মই ময়ো আল্লাহ তুমিও আল্লাহ হা আমি কথা পাতো সি তাৰ বয়স আশী তোৰ বয়স চৌব্বিশ তই যা আৰু এইটো কি আছিলে ইছমাইল হুছেইন এই দুইটা গৰিয়াৰ লগত কথা পাত অন্যৰ লগত তোৰ কাম মই দি দিছো তোৰ কাম মই কি দিছো জানা শুন দিলসাদ তই মোক ফোন কৰি লাভ নাই তোক মই এটা কাম মানে এই দুটা কাম দিছো তই হেৰি হাইদৰ আৰু ইছমাইল ইহঁত দুটাৰ ওচৰত যা এটা লগত মৌলানাও লৈ যাবি আৰু তাত কবি যে এই বৰ্তাটোৱে এইটো এটা পগলা হয় সি ৰুমৰ ভিতৰত সোমাই থাকে তাৰ ঘৰত পুলিচো যায় হা সি যিবিলাক কথা কৈছে তহঁতক অলৰেডি ফোন কৰি তহঁতৰ লগত কথা পাতিছে গতিকে সেই তাৰ কথাটোৰ অলপ চলপ তহঁতে তহঁতৰ লিখনিত লিখি পাব্লিছ কৰ সেইটোৱে তোৰ কাম দিলো তই যদি সেইটো কাম কৰি মোক দেখুৱাব পাৰ তেতিয়াহলে মই তোক মাতি আনিম ঘৰলৈ আৰু বঢ়িয়াকে গৰু মাংস নোখোৱাও কিন্তু ছাগলী মাংস এসাঁজ ভাত খুৱাই দিম বুজিলি ছাগলী মাংস দি মই নিজে ৰান্ধি মোৰ মাৰ আগত দুপৰীয়া এসাঁজ ভাত খুৱাই দিম তোৰ এটাই কাম দিছো এই দিলসাদ দিলসাদে কৈছো হাইদৰ আৰু এইটো কি নাম ইছমাইল তই এই দুইটাৰ ঘৰলৈ যা ইয়াতে ই গুৱাহাটীতে আছে সি গুৱাহাটী অলপ ওচৰত আছে এইপিনে অলপ ছয়গাঁৱৰ পিনে দুইটাৰ ঘৰত তই যা ক যে মই কাৰো পৰা অহা নাই মোক বৰ্তাই পঠাইছে আৰু বৰ্তাই আপোনাৰ লগত কথা পাতিছে আপোনালোকে এটাই কাম কৰক জোৰ জবস্তি হলে ভয় লাগিলেও সত্য কথা দুটা লিখক যে চিলভাৰ ইজ মানি এণ্ড আৰ্ট ইজ ফ্লেট এই কথা দুটা মাজতে গোটেই ডাঙৰ প্ৰবন্ধ লিখাৰ মাজতে কিবা এটাকৈ লিখি দিয়ক সেই দুটা লিখি পাব্লিছ কৰক হা তেতিয়া মই এসাঁজ ভাত খাবলৈ পাম হলতো তই এসাঁজ ভাত খাব যদি মন আছে মোৰ মোৰ ঘৰত মই কৈছো মই সঁচাকে ছাগলী মাংস দি ভাত এসাঁজ খুৱাই দিম মই নিজে হাতেদি ৰান্ধি বুজিলি যা এইটো অডিঅ' ৰেকৰ্ড কৰ আৰু পঠাই দে যা থ হল নে মই তোক কাম দিছো সেই কাম কৰ গৰিয়া কেলা এই ইয়াতে কোনো হিন্দু নাই মুছলমান নাই এটা সনাত না টানা টানি এইটো সনাতনী কেলা মই মহাদেৱ হয় চা হিন্দুও মহাদেৱক মাতে মুছলমানেও মহাদেৱক মাতে খ্ৰীষ্টিয়ানেও মহাদেৱক মাতে বোলা হুম বন্দাৰী কাটা মপেট কি চাৱাৰী তহঁতৰ কলকি নাহে লাওৰা বুজিলি মই আহিছো ইয়াতে তেতিয়াহলে যা মই মহাদেৱ হয় তোক দুটা কাম দিছো সেই দুটা কাম তই কৰ যদি কৰ নকৰ যদি ফুট হল নে যা থ হল থ থ